চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
জীৱনাথৰ অন্ত পৰিলে মাটিৰ পেহাতি মাটিতে মিলিলে জীৱনাথৰ অন্ত পৰিলে মাটিৰ পেহাতি মাটিতে মিলিলে ধনৰ টুকুৰা বিৰাকি পগলা ধনৰ টুকুৰা বিৰাকি পগলা যাম সকলোকে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে যীশুৰ কাষতে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে তেওঁতে জিৰণি পায় আজিবোৰ মৰণলৈ একো ভয় নাই অকলে আহি চুম অকলে যাম গো অকলে আহিছোঁ অকলে যাম গো দুদিনীয়াই জীৱন নাত কামৰি থৈ অভিন দুদিনীয়াই জীৱন নাত কামৰি থৈ অভিন
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে আমি এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। লগতে আমি এই বুলিও আশা কৰিছো যে আপুনি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে। যদিহে লিখা নাই, অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকো। আহকচোন প্ৰিয় শ্ৰোতা, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই চুটি প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা প্ৰথম বংশাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? আমি কোনটো অধ্যায় অধ্যয়ন কৰিছিলো মনত আছেনে বাৰু? আমি এই প্ৰথম বংশাৱলী পুস্তকৰ 12 নম্বৰ অধ্যায়লৈকে আমাৰ অধ্যয়ন আগবঢ়াই নিছিলো, নহয়নে বাৰু? 11 নম্বৰ অধ্যায়ৰ পৰা আমি দাউদৰ বিষয়ে পঢ়িবলৈ পাওঁ। 11 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা আমাক দাউদৰ লগৰীয়া বীৰ পুৰুষবিলাকৰ বিষয়ে জনোৱা হৈছে। 12 নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাইছিলো দাউদ চৌলৰ ভয়ত পলাই ফুৰিবলগীয়া হোৱা সময়ত তেওঁৰ লগ লবলৈ অহা লোকবোৰৰ কথা। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম বংশাৱলী পুস্তকৰ 13 নম্বৰ আৰু 14 নম্বৰ অধ্যায় দুটাৰ বিষয়ে আলোচনা কৰিম, লগতে বাইবেলৰ পৰাও পঢ়ি যাম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? এতিয়া আমি দাউদে কৰা বিশেষ কামৰ বিষয়ে পঢ়িবলৈ পাম। ঈশ্বৰৰ নিয়ম চন্দুক দাউদে জিৰচালেমলৈ আনিবলৈ চেষ্টা কৰা কথা। দাউদে সেই নিয়ম চন্দুক জিৰচালেমলৈ আনিবলৈ যি প্ৰচেষ্টা হাতত লৈছিল তাক ঈশ্বৰে কি দৃষ্টিভংগীৰে চাই সেই কথা আমি ইয়াত বুজি পাওঁ। আপোনাৰ নিশ্চয় মনত আছে যে বিচাৰকৰ্তাবিলাকৰ দিনত, অৰ্থাৎ চৌল ৰজা হোৱাৰ আগে আগে, পলেষ্টিয়াবিলাকে ইছৰাইলীয়া লোকবিলাকক যুদ্ধত পৰাস্ত কৰি এই নিয়ম চন্দুক কাঢ়ি লৈ গৈছিল। তেওঁলোকে সেই নিয়ম চন্দুক নি তেওঁলোকৰ উপাস্য দেৱতা দাগুণৰ মন্দিৰত ৰাখিছিল। কিন্তু দাগুণৰ মূৰ্তিটো সেই নিয়ম চন্দুকৰ আগত উবুৰি খাই খাই পৰি অৱশেষত ভাগি গৈছিল। তদুপৰি পলেষ্টিয়াবিলাকৰ মাজত নানা ধৰণৰ অপায় অমংগল ঘটিব ধৰিছিল। তেতিয়া পলেষ্টিয়াবিলাকে অতিপাত ভয় খাই সেই নিয়ম চন্দুকটো এখন গৰু গাড়ীত উঠাই পঠিয়াই দিছিল। এই গোটেই ঘটনাটো আমি প্ৰথম ছমুৱেল পুস্তকৰ 6 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ। তেতিয়াৰে পৰা সেই নিয়ম চন্দুকটো কিৰিয়ত জিয়াৰিমৰ অবিনাদবৰ ঘৰতেই আছিল। এতিয়া ডায়ুদে সেই নিয়ম চন্দুকটো ৰাজধানী জিৰচালেমলৈ আনিব খুজিছে। এই কথাটো ঈশ্বৰে বিশেষভাৱে উল্লেখ কৰিছে, কাৰণ ডায়ুদে মূল বিষয় অৰ্থাৎ আত্মিক বিষয়ক আগস্থান দিয়াত ঈশ্বৰ প্ৰসন্ন হৈছিল। অৱশ্যে ডায়ুদে এই কামটো কৰিবলৈ আগবাঢ়োতে ভুল পদক্ষেপ লৈছিল আৰু সেই কথা আমি দেখিবলৈ পাম। এতিয়া আমি 13 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছো। পাছে ডায়ুদে সহস্ৰপতি আৰু শতপতিবিলাক আদি কৰি আটাই অধ্যক্ষবিলাকৰ সৈতে মন্ত্ৰণা কৰিলে। ডায়ুদ এতিয়া ইছৰাইলৰ নতুন ৰজা। ৰাজসিংহাসনত আৰোহণ কৰোতে তেওঁ বহুতো আঁচনি হাতত লৈ লৈছিল। তেওঁ মহৎ উদ্দেশ্য আগত ৰাখিছিল আৰু প্ৰথমতেই ঈশ্বৰৰ নিয়ম চন্দুকটো জিৰচালেমলৈ আনিব খুজিছিল। সেইকাৰণে ডায়ুদে সকলোবোৰ নেতাৰ সৈতে আলোচনা কৰিলে। আমি ভাবো তেওঁ সকলোৰে লগত আলোচনা কৰি ভুল কৰিছিল। ঈশ্বৰে ডায়ুদক নিৰ্দেশনা দি চলাই নিছিল। আচলতে ডায়ুদৰ বাবে মানুহৰ পৰামৰ্শৰ প্ৰয়োজন নাছিল। আমাৰ মাজত এই সমস্যাটো আজিও চলি আছে। আমাৰ মণ্ডলীসমূহৰ বিভিন্ন কাম কাজৰ সিদ্ধান্ত লোৱা হয় বিভিন্ন কমিটিবিলাকৰ যোগেদি, আৰু সেই কমিটিবোৰত এনেকুৱা কিছুমান মানুহো থাকে বা থাকিব পাৰে যিজন হয়তো প্ৰকৃত বিশ্বাসী নহয়, কিন্তু তেওঁলোকেও বিভিন্ন সিদ্ধান্তত হস্তক্ষেপ কৰে আৰু খ্ৰীষ্টৰ প্ৰকৃত আঁচনি সফল কৰাত মণ্ডলীবোৰ প্ৰায়েই ব্যৰ্থ হয়। ডায়ুদে প্ৰত্যেকজন নেতাৰ সৈতে আলোচনা কৰি আৰু তেওঁলোকৰ মতামত লৈ সমস্যাত পৰিবলগীয়া হৈছিল। 2 আৰু 3 নম্বৰ পদ পাঠ কৰি দিছো। আৰু ডায়ুদে ইছৰাইলৰ গোটেই সমাজক কলে, যদি তোমালোকৰ দৃষ্টিত ভাল হয় আৰু আমাৰ ঈশ্বৰ জিহুৱাৰ ইচ্ছা হয়, তেন্তে ইছৰাইলৰ গোটেই দেশত অৱশিষ্ট থকা আমাৰ ভাইবিলাক আৰু তেওঁবিলাকৰ লগত নিজ নিজ চৰণীয়া ঠাই থকা নগৰত বাস কৰা পুৰোহিত আৰু লেবিয়াবিলাকে যেন আমাৰ ওচৰত গোট খায়, এই নিমিত্তে আহা, আমি সকলোফালে তেওঁবিলাকৰ গুৰিলৈ মানুহ পঠাওঁ আৰু আমাৰ ঈশ্বৰৰ চন্দুক আমি নিজৰ ওচৰলৈ ওলোটাই আনোহক, কিয়নো চৌলৰ ৰাজত্বৰ কালত আমি সুধিবলৈ তাৰ ওচৰলৈ যোৱা নাই। চৌলৰ ৰাজত্বকালৰ এক পাৰ্শ্বজ্যোতি আমি ইয়াত পাওঁ। চৌলৰ ৰাজত্বকালত নিয়ম চন্দুকটো ঘূৰাই অনাৰ কোনো প্ৰচেষ্টা লোৱা হোৱা নাছিল। ঈশ্বৰৰ তম্বুত উপাসনা কৰা কাম নিশ্চয় বন্ধ হৈ পৰিছিল। গতিকে ঈশ্বৰৰ পৰিচৰ্যা কৰা কামত নিযুক্ত ব্যক্তিবোৰো চেদেলি ভেদেলি হৈ পৰিছিল। লেবিয়া লোকবিলাক সকলোফালে হিচৰতি হৈ পৰিছিল। এতিয়া ডায়ুদে সকলোফালে খবৰ পঠিয়াব খুজিছে যে ডায়ুদে ঈশ্বৰৰ নিয়ম চন্দুক ঘূৰাই আনি উপযুক্ত স্থানত প্ৰতিষ্ঠিত কৰিব। 4 নম্বৰ পদ, তাতে সেই কথা সকলো লোকৰ সাক্ষাতে ভাল হোৱাত গোটেই সমাজে তাক কৰিম বুলি গাত ললে। সেই কথাটো সৰ্বসন্মতিক্ৰমে গৃহীত হ'ল। 5 নম্বৰ পদ, তেতিয়া কিৰিয়ত জিয়াৰিমৰ পৰা ঈশ্বৰৰ চন্দুক আনিবৰ নিমিত্তে ডায়ুদে মিছৰৰ চিৰুহ জুৰিৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে গোটেই ইছৰাইলক গোট খুৱালে। প্ৰথম ছমুৱেল পুস্তকৰ 7 নম্বৰ অধ্যায়ত আমি পাইছিলো যে ঈশ্বৰৰ নিয়ম চন্দুকটো কিৰিয়ত জিয়াৰিমত ৰখা হৈছিল, কাৰণ মানুহবোৰৰ এটা অতি শোচনীয় অভিজ্ঞতা হৈছিল। 6 নম্বৰ পদ, তাৰ পাছত ঈশ্বৰৰ নামেৰে প্ৰখ্যাত হোৱা কৰূপ দুটাৰ মাজত বহা ঈশ্বৰ জিহুৱাৰ চন্দুক জিহুদাৰ অধীনত থকা বালা অৰ্থাৎ কিৰিয়ত জিয়াৰিমৰ পৰা আনিবৰ নিমিত্তে ডায়ুদ আৰু গোটেই ইছৰাইল সেই ঠাইলৈ নামি গ'ল। অৱশ্যে ঈশ্বৰ নিয়ম চন্দুকটোত নাথাকে, কৰূপ দুটাৰ মাজতো নাথাকে, কিন্তু সেই ঠাইতে তেওঁ ইছৰাইলৰ মানুহক সাক্ষাৎ কৰিছিল। সেই ঠাইতে তেওঁৰ উপস্থিতি মানুহে বুজি পাইছিল। এতিয়া তেওঁলোকে এটা ভুল কাম কৰিব, শুদ্ধ কাম কৰিব খুজিছে কিন্তু ভুল পথেৰে। নিয়ম চন্দুক নিবলৈ অহা কামটো আছিল অতি উত্তম উচিত কাম, কিন্তু তেওঁলোকে যি পদক্ষেপ ললে সেইটো ভুল আছিল। 7 নম্বৰ পদ, পাছে তেওঁবিলাকে ঈশ্বৰৰ চন্দুক এখন নতুন ৰথত তুলি অবিনাদবৰ ঘৰৰ পৰা উলিয়ালে আৰু উজ্জা ও অহিউৱে সেই ৰথ চলালে। সেই নিয়ম চন্দুক কেনেদৰে কঢ়িয়াব লাগিব সেই বিষয়ে ঈশ্বৰে অতি স্পষ্টভাৱে জনাই থৈছিল। ঈশ্বৰৰ তম্বুৰ আন আন অংশবোৰ গাড়ীত উঠাই কঢ়িয়াব পৰা গৈছিল, কিন্তু সেই নিয়ম চন্দুকটো গাড়ীত উঠাই কঢ়িয়াই নিয়াটো নিষেধ কৰা আছিল। নিয়ম চন্দুকটো গাড়ীত উঠাই নহয়, কহাতৰ সন্তানবিলাকে কান্ধতহে কঢ়িয়াই নিব লাগিছিল। সেই নিয়ম ঈশ্বৰে ইতিমধ্যে বান্ধি দিছিল। কিয় বাৰু? কাৰণ সেই নিয়ম চন্দুকটো আছিল প্ৰভু যীশুৰ প্ৰতীক। সেই নিয়ম চন্দুকটোৰ নিচিনাকৈ প্ৰভু যীশুকো আজি মানুহেই কঢ়িয়াই নিব লাগিব। প্ৰভু যীশুৰ বাণী মানুহেই ঘোষণা কৰিব লাগিব। বহুতে এই কামটো খুব সহজভাৱে কৰিব খোজে, কিন্তু প্ৰভু যীশুৰ বাণী ঘোষণা কৰিবলৈ আমি কষ্ট কৰিবই লাগিব। আমি গাড়ীত উঠাই নিব নোৱাৰো, আমি কঢ়িয়াই নিব লাগিব। আমি প্ৰত্যেকেই নিজৰ নিজৰ ভাগ কঢ়িয়াব লাগিব। বাইবেলত লিখিছে, কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ বব, গালাতিয়া 6:5। নিজৰ নিজৰ ভাগৰ কাম কৰিবলৈ আমি আগবাঢ়ি আহিব লাগিব, যদিহে প্ৰভু যীশুৰ বাণী জগতত বিলাই দিব খোজো। প্ৰভু যীশুৰ যোগেদি ঈশ্বৰে সকলো লোকলৈ পৰিত্ৰাণ আগবঢ়াইছে, কিন্তু সেই মহা আনন্দৰ শুভবাৰ্তা তেওঁ নিজে আকাশত লিখি নিদিয়ে। সেই শুভবাৰ্তা বিলাই দিয়াৰ দায়িত্ব তেওঁ মানুহৰ হাততেই দিছে। প্ৰভু যীশুৰ শিষ্যসকলৰ যোগেদিয়েই সেই শুভবাৰ্তা জগতৰ চুকে কোণে বিয়পি পৰিব লাগিব। 8 আৰু দায়ুদ গোটেই ইছৰাইলে পাৰে মানে গীত, বীণা, নেবল, খঞ্জৰী, তাল আৰু তুৰী বাদ্যৰে ঈশ্বৰৰ আগত ৰং দেখুৱালে। দায়ুদ অতি সংগীতপ্ৰিয় লোক আছিল। এই বিশেষ সময় আছিল আনন্দ উৎসৱৰ সময়, গতিকে গীত গান হোৱাটোৱেই স্বাভাৱিক। কিন্তু হঠাতে সেই আনন্দ উৎসৱৰ অন্ত পৰিল। 9:10 পাছে তেওঁবিলাকে কিদুনৰ মৰণামৰা ঠাই পালত গৰুহালে পিছল খোৱাত উজ্জাই সেই চন্দুক ধৰিবলৈ হাত মেলিলে। তেতিয়া উজ্জালৈ জিহুৱাৰ ক্ৰোধ প্ৰজ্বলিত হলত চন্দুকলৈ তেওঁ হাত মেলাৰ কাৰণে তেওঁক আঘাত কৰিলে। তাতে তেওঁ সেই ঠাইতে ঈশ্বৰৰ সাক্ষাতে মৰিল। তেওঁলোকে অনুচিত ধৰণে সেই নিয়ম চন্দুকটো কঢ়িয়াই আনিছিল বাবেই সেই দুৰ্ঘটনাটো ঘটিল। উজ্জাই নিয়ম চন্দুকটো হাতেৰে স্পৰ্শ কৰি মৃত্যুমুখত পৰিব লগা হল। আজি বহুতো লোকে ঈশ্বৰৰ পৰিচৰ্যাত হাত দিয়ে, হয়তো ভাল উদ্দেশ্যেৰেই, কিন্তু ঈশ্বৰে যি ধৰণে কৰিবলৈ কৈছে সেইধৰণে কামবোৰ নকৰে। তাৰ ফলত কোনো আশীৰ্বাদ তেওঁলোকে লাভ নকৰে, আনেও আশীৰ্বাদ নাপায়। 11 জিহুৱাই উজ্জাক আঘাত কৰাৰ কাৰণে দায়ুদে অসন্তোষ কৰিলে। পাছে সেই ঠাইৰ নাম পেৰছ উজ্জা, উজ্জাৰ আঘাত ৰাখিলে। আজিলৈকে সেই নাম আছে। সেই ঘটনাত দায়ুদে মনত দুখ পালে। আমিও নিশ্চয় দুখ পাওঁ, কিন্তু তাৰ বাবে দায়ী ঈশ্বৰ নহয়, কাৰণ নিয়ম চন্দুকটো কেনেদৰে কঢ়িয়াব লাগে সেই বিষয়ে ঈশ্বৰে আগতেই বিস্তৃতভাৱে জনাই থৈছিল। 12 আৰু দায়ুদে সেইদিনা ঈশ্বৰলৈ ভয় লাগি কলে, ঈশ্বৰৰ চন্দুক মোৰ ওচৰলৈ কেনেকৈ আনিম? প্ৰিয় শ্ৰোতা, মন কৰকচোন, ইয়াৰ আগলৈকে দায়ুদে কেৱল মানুহবোৰৰ লগতহে আলোচনা কৰিছিল, কিন্তু এতিয়া এই দুখ লগা ঘটনাটো ঘটাৰ পাছত দায়ুদে ঈশ্বৰৰ পৰামৰ্শ বিচাৰিছে। আমি বাৰু প্ৰায়েই তাকে নকৰোনে? আমি কিবা কিবি কাম হাতত লওঁ, নিজৰ পচন্দ মতে কৰি যাওঁ, কিন্তু বিফল হলে বহুতে ঈশ্বৰক দুখ দিওঁ। আমি হয়তো প্ৰশ্ন কৰোঁ, আমি ঈশ্বৰৰ হকে কেনেদৰে কাম কৰা উচিত? ঈশ্বৰৰ কাম কৰিবলৈ হলে ঈশ্বৰে দিয়া নিৰ্দেশমতেই কাম কৰিব লাগিব। কামৰ ভাৰ আচলতে তেওঁৰ হাততেই গতাই দিব লাগিব, আৰু তেওঁ যেনেকৈ কয় তেনেকৈ কৰি যাবলৈ সাজু থাকিব লাগিব। এতিয়া 13:14 পদ দুটা পাঠ কৰি দিব খুজিছো। এই হেতুকে দায়ুদে সেই চন্দুক দায়ুদৰ নগৰলৈ নিজৰ ওচৰলৈ নিনি বাটৰ পৰা এফলীয়াকৈ নি গাতিয়া ওবেদ ইডুমৰ ঘৰত থলেগৈ। ঈশ্বৰৰ সেই চন্দুক ওবেদ ইডুমৰ ঘৰত তাৰ পৰিয়ালৰ লগত 3 থাকিল। তাতে জিহুৱাই ওবেদ ইডুমৰ ঘৰ আৰু তাৰ সৰ্বস্বকে আশীৰ্বাদ কৰিলে। নিয়ম চন্দুক জিৰচালেমলৈ নিয়া নহল, ওবেদ ইডুমৰ ঘৰতহে ৰখা হল। এতিয়া দায়ুদে আন এটা কথালৈহে মন দিয়া আমি দেখিবলৈ পাম। 14 অধ্যায়ত চাওকচোন, এই অধ্যায়ৰ পৰা দেখিবলৈ পাম ঈশ্বৰে দায়ুদক উন্নতিৰ পথত লৈ যাব ধৰিছে, আৰু দায়ুদৰ খ্যাতি চাৰিওফালে বিয়পি পৰিব ধৰিছে। 14 অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছো। পাছে তুৰৰ ৰজা হিৰমে দায়ুদৰ ওচৰলৈ দূত পঠালে, আৰু তেওঁৰ নিমিত্তে এটা গৃহ নিৰ্মাণ কৰিবলৈ এৰছ কাঠ ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰীবিলাক পঠাই দিলে। ডায়ুদ আৰু হিৰম খুব ভাল বন্ধু আছিল। ডায়ুদৰ ৰাজত্বৰ আৰম্ভণিতে হিৰমে ডায়ুদক সহায় কৰিব খুজিছে তেওঁৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰা কামত। দুই আৰু তিনি নম্বৰ পদ, তাতে জিহুৱাই যে ইছৰাইলৰ ওপৰত ডায়ুদক ৰজা পাতিলে তাকে ডায়ুদে বুজিলে, কিয়নো তেওঁৰ প্ৰজা ইছৰাইল লোকবিলাকৰ নিমিত্তে তেওঁৰ ৰাজ্য উন্নতিপ্ৰাপ্ত হৈছিল। ইয়াৰ পাছত ডায়ুদে জিৰচালেমত আন আন তিৰোতা গ্ৰহণ কৰিলে, তাতে ডায়ুদৰ আৰু অধিক পুঁজি জন্মিল। এতিয়া আপুনি চাগে ভাবিছে, ডায়ুদক ইমানবোৰ তিৰোতা গ্ৰহণ কৰিবলৈ ঈশ্বৰে অনুমতি দিছিল নে? ঈশ্বৰে অনুমতি দিয়া নাছিল, কিন্তু ডায়ুদে যি কৰিলে তাকেই হুবহু ইয়াত উল্লেখহে কৰা হৈছে। এই কামৰ বাবে আচলতে ডায়ুদে ঈশ্বৰৰ পৰা শাস্তিহে পাবলগীয়া হ'ব। তেওঁৰ জীৱনৰ বাকী সময়ছোৱাত ডায়ুদে মনত আঘাত পাব লাগিব এই কামৰ ফলস্বৰূপে। এতিয়া আমি আঠ নম্বৰ পদৰ পৰা বাৰ নম্বৰ পদলৈকে পঢ়ি দিব খুজিছো। পাছে ডায়ুদক গোটেই ইছৰাইলৰ ওপৰত ৰজা অভিষেক কৰা সংবাদ পাই আটাই পলিষ্টিয়াবিলাকে ডায়ুদক বিচাৰি উঠি আহিল। ডায়ুদে তাকে শুনি তেওঁলোকৰ বিৰুদ্ধে ওলাই গ'ল। সেই সময়ত পলিষ্টিয়াবিলাকে আহি লুট কৰিবলৈ ৰফাইম সমতলত সোমাল। তাতে ডায়ুদে ঈশ্বৰক সুধিলে, মই পলিষ্টিয়াবিলাকৰ বিৰুদ্ধে উঠি যামনে? আৰু তুমি সিহঁতক মোৰ হাতত সমৰ্পণ কৰিবানে? তাতে জিহুৱাই তেওঁক ক'লে, উঠি যোৱা, কিয়নো মই তোমাৰ হাতত সিহঁতক সমৰ্পণ কৰিম। পাছে তেওঁলোক বাল পৰাচিমলৈ আহিলত ডায়ুদে সেই ঠাইতে তেওঁলোকক আঘাত কৰিলে। পাছে ডায়ুদে ক'লে, ঈশ্বৰে মোৰ হাতৰ দ্বাৰাই মোৰ শত্ৰুবোৰক বানপানীয়ে সেতু ভঙাৰ দৰে ভাঙিলে, এইকাৰণে সেই ঠাইৰ নাম বাল পৰাচিম, ভঙা স্থান ৰখা হ'ল। সেই ঠাইত তেওঁলোকে নিজৰ দেৱমূৰ্তিবোৰ এৰি গ'ল, তাতে ডায়ুদৰ আজ্ঞাত সেইবোৰ জুইত পুৰা হ'ল। এয়া ডায়ুদৰ নেতৃত্বত ইছৰাইলৰ লোকবিলাকৰ বাবে গৌৰৱপূৰ্ণ বিজয় আছিল। পলেষ্টিয়াবিলাকৰ হাতত ইছৰাইলীয় লোকবিলাকে প্ৰায়েই নগৰ নাগতি হ'বলগীয়া হৈছিল, কিন্তু এই যুদ্ধত ডায়ুদে পলেষ্টিয়াবিলাকক পৰাস্ত কৰিলে। তেৰ আৰু চৈধ্য নম্বৰ পদ, তাৰ পাছত পলেষ্টিয়াবিলাকে আকৌ আহি লুট কৰিবলৈ সেই সমতলত সোমাল। তাতে ডায়ুদে পুনৰাই ঈশ্বৰৰ গুৰিত সুধিলত ঈশ্বৰে তেওঁক ক'লে, তুমি সিহঁতৰ ওচৰলৈ পোনে পোনে উঠি নাযাবা, কিন্তু সিহঁতৰ পাছফালেদি ঘূৰি গৈ নুনি গছ কেইজোপাৰ সন্মুখত সিহঁতৰ আগত উপস্থিত হবা। ডায়ুদে হয়তো ক'ব পাৰিলেহেঁতেন, মই ইতিমধ্যে এবাৰ পলেষ্টিয়াবিলাকক পৰাস্ত কৰিছো, এইবাৰো নিশ্চয় পাৰিম। সেইবুলি তেওঁ যুদ্ধ কৰিবলৈ আগুৱাই যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ তাকে নকৰি ঈশ্বৰৰ পৰামৰ্শহে বিচাৰিছে, আৰু ঈশ্বৰে তেওঁক পৰামৰ্শ দিছে। ঈশ্বৰে তেওঁক কিছুদূৰ পিছুৱাই আহিবলৈ কৈছে, আৰু সেই নুনি গছ কেইজোপা পালেহে আক্ৰমণ কৰিবলৈ কৈছে। আমি বহু সময়ত ধৰি লওঁ, যিহেতু ঈশ্বৰত আমি ভৰসা কৰিছো, গতিকে আমি যি কামেই নকৰো কিয় বা যেনেকৈ নকৰো কিয় আমি সফল হ'মেই, ঈশ্বৰে আমাক সহায় কৰিবই, কিন্তু সেইটো আমি নিজে ধৰি লোৱা কথাহে। কোনো এটা বিশেষ পৰিস্থিতিত কোনো বিশেষ কামত ঈশ্বৰে আমাক কেনেদৰে কৰিবলৈ কয় সেই কথা জানি লৈহে আমি আগবঢ়া উচিত। প্ৰয়োজন সাপেক্ষে ঈশ্বৰে আমাক বাট চাবলৈও ক'ব পাৰে, আমি তাৰ বাবে সাজু থাকিব লাগিব। পোন্ধৰ নম্বৰ পদ, সেই নুনি গছ কেইজোপাৰ আগত সৈন্য যোৱাৰ নিচিনা শব্দ শুনিলে তুমি যুদ্ধলৈ আগবাঢ়িবা, কিয়নো ঈশ্বৰে পলেষ্টিয়াবিলাকৰ সৈন্য সামন্তক আঘাত কৰিবৰ অৰ্থে তোমাৰ আগত যাওঁতা হ'ব। আমিও ঈশ্বৰৰ পৰা নিৰ্দেশ পালেহে কামলৈ আগবাঢ়ি যোৱা উচিত। নিজে নিজে মৰ সাহ কৰি আগবাঢ়ি গ'লে আমি সফল হ'ব নোৱাৰো, কিন্তু যেতিয়া ঈশ্বৰে কয় এতিয়া যোৱা, এয়া উপযুক্ত সময়, তেতিয়াহে আমি আগবাঢ়ি যাব লাগিব। অৰ্থাৎ ঈশ্বৰৰ ইচ্ছা আৰু পৰিকল্পনা কি সেইটো জানি লৈহে আমি কামত অগ্ৰসৰ হ'বলৈ শিকা উচিত। ষোল্ল আৰু সোতৰ নম্বৰ পদ পঢ়ি দিছো, পাছে ডায়ুদে ঈশ্বৰৰ আজ্ঞাৰ দৰে কাৰ্য কৰিলত তেওঁবিলাকে গিবিয়নৰ পৰা গেজৰলৈকে পলেষ্টিয়াবিলাকৰ সৈন্যক আঘাত কৰিলে। তাতে ডায়ুদৰ কীৰ্তি সকলো দেশতেই ব্যাপ্ত হ'ল, আৰু জিহুৱাই সকলো বিদেশী লোকৰ তেওঁলৈ ভয় জন্মালে। ডায়ুদ গোটেই পৃথিৱীৰ বিখ্যাত ৰজাবোৰৰ মাজৰ নামজ্বলা ৰজা হৈছিল। সেই সময়ত ডায়ুদৰ সাম্ৰাজ্য অতি শক্তিশালী হৈ পৰিছিল, কাৰণ ঈশ্বৰ তেওঁৰ লগত আছিল। সেই কণমানি ইছৰাইল দেশখন গোটেই পৃথিৱীৰ মানুহে সমীহ কৰা দেশত পৰিণত হৈছিল। ইয়াৰ কাৰণ ডায়ুদে জানিছিল যে তেওঁক ঈশ্বৰেই ৰজা পাতিছে। ঈশ্বৰেই আন আন জাতিবোৰৰ মনত ডায়ুদৰ প্ৰতি ভয়ৰ ভাৱ জন্মাই দিছিল। ঈশ্বৰেই ডায়ুদক ক্ষমতাশালী কৰি তুলিছিল। তেৰ নম্বৰ অধ্যায়লৈকে ডায়ুদে ঈশ্বৰৰ নিয়ম চন্দুক জিৰচালেমলৈ নিয়া ঘটনাটোৰ কথাকেই আমি পঢ়িবলৈ পাওঁ। ইয়াৰ দ্বাৰা আমাক এইটো বুজাই দিয়া হৈছে ঈশ্বৰৰ দৃষ্টিত সেইটোহে অতি গুৰুত্বপূৰ্ণ কাম। কিন্তু আমি প্ৰায়েই কম প্ৰয়োজনীয় বিষয়ৰ ওপৰত গুৰুত্ব দি আচল বিষয়বোৰলৈ পিঠি দি থাকো। কিন্তু আজি আমি যিটো বিষয়ক বা বস্তুক অতি প্ৰয়োজনীয় বুলি ভাবি থাকো, কাইলৈ হয়তো বুজি পাম সি অলাগতিয়াল আৰু অপ্ৰয়োজনীয় হৈ পৰিছে। আমাৰ বাবে সকলোতকৈ প্ৰয়োজনীয় বিষয় এটাই হোৱা উচিত, ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসনখন। আমি এটা কথা ইয়াতে মন কৰিব পাৰো, আমাক নিয়ম চন্দুকটোৰ কথাহে কৈ থকা হৈছে, কিন্তু নিয়ম চন্দুক ৰখা তম্বুটোৰ কি হ'ল আমি ক'ব নোৱাৰো, আমাক জনোৱা হোৱা নাই, হয়তো ফাটি ছিটি গ'ল। কিন্তু নিয়ম চন্দুকটোহে আছিল সকলোতকৈ প্ৰয়োজনীয় বস্তু, কাৰণ তাতেই ঈশ্বৰে ইছৰাইলৰ লোকক সাক্ষাৎ কৰিছিল, তাৰ ওপৰতেই আছিল তেওঁৰ অনুগ্ৰহৰ সিংহাসন। প্ৰিয় শ্ৰোতা, আজি আমাৰ বাবেও অতি প্ৰয়োজনীয় কথা হৈছে আমাকো এটি বিশেষ স্থান লাগে য'ত আমি ঈশ্বৰৰ পৰা কৰুণা লাভ কৰিব পাৰোঁ। আমাক সকলোকে ঈশ্বৰৰ কৰুণাৰ প্ৰয়োজন, আমাক সকলোকে কৰুণা দেখুৱাবলৈ ঈশ্বৰ সাজু হৈ আছে, কাৰণ তেওঁৰ এখন অনুগ্ৰহৰ সিংহাসন আছে আমাৰ সকলোৰে বাবে। প্ৰভু যীশুৱেই আমাৰ সকলোৰে বাবে সেই কৰুণা লাভৰ স্থান, তেওঁৰ যোগেদিয়েই আমাৰ সকলো পাপৰ প্ৰায়চিত্ত হ'ব পাৰে, তেওঁৱেই আমাৰ পাপ ধুই মুচি নিকা কৰিব পাৰে, আমি পাবলগীয়া শাস্তিৰ পৰা আমাক ৰেহাই দি তাৰ পৰিৱৰ্তে আমাক কৰুণা, দয়া আৰু অনুগ্ৰহ দেখুৱাই অনন্ত জীৱনৰ আশীৰ্বাদ তেওঁ দিব পাৰে। সেই মহান প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহৰ সিংহাসনতকৈ আন কিবা প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বস্তু থাকিব পাৰে জানো? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য। তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য। এই জীৱনৰ শিপাৰে থকা অনন্ত জীৱনৰ বাক্য, হৃদয় পচে মোৰ কৃতজ্ঞতাৰে, প্ৰভু তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে।